এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা, কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ মন কী বাতত সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন আৰু শিলচৰৰ এল পি জি চিলিণ্ডাৰ বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ চৰকাৰৰ 5,00,000 টকাৰ ক্ষতিপূৰণ ঘোষণা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ 10খন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। ৰাজ্যৰ অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয় দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিছে।
অলপতে হোৱা কেবিনেট বৈঠকতো মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা, অসম চৰকাৰৰ তৰফৰ প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ময়ো এই বিষয়টো কেন্দ্ৰীয় কেবিনেটত বিতংভাৱে উল্লেখ কৰিলো। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিলে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল আমাৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দল ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি ক্ষয় ক্ষতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক আগবঢ়াব লগা সকলো সাহায্য বা সকলো সহযোগিতা সম্ভৱ কৰি তুলিব লাগিব।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ 1 নম্বৰ পৰশনি হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303গৰাকী লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে পশুপালন আৰু পশু চিকিৎসা বিভাগে তিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে 1 নং খঙীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকি শিবিৰটোৰ কাম কাজ পৰিচালনা কৰে। জিলাখনৰ তিয়কৰ ধনতোলা আৰু তিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাক্সা জিলাত বি পি এফ দলৰ নীতি নিৰ্ধাৰক সমিতিয়ে উজনিত প্ৰলয়কাৰী বানত ক্ষতিগ্ৰস্তসকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 50,00,000 টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে সম্পৰ্কে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এটা যাত্ৰা এখন ৰাষ্ট্ৰ একেটা অভিবাদনৰ বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দেওবাৰে বিক্ৰম-1 ৰকেটৰ সফল উৎক্ষেপণক লৈও সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কেটচ দ্য ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিন্ধি জিলাত 1500 পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাৰসিংপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নন্দিয়ালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
মেৰে প্যাৰে দেশবাসীও, মন কি বাত কে পিছলে এপিছোড মে মেনে আপছে কেট দ্য ৰেইন অভিযান কি চৰ্চা কি থি। মেনে আগ্ৰহ কিয়া থা কি বাৰিশ কে হৰ বুন্দ কো সহজনে কে ইস অভিযান কো জন আন্দোলন বনায়ে। কেট দ্য ৰেইন কা সন্দেশ বহুত সিধা হে, জহা বাৰিশ গিৰে, জব বাৰিশ গিৰে, পানী কো ৱহী সহজিয়ে। ইছলিয়ে 4 জুলাই সে দেশভর মে এক বিশেষ অভিযান ভি চলাযা যা রহা হে। ইসকে তহত বাৰিশ কে পানী কে সঞ্চয়ন, গ্রাউন্ড ওয়াটার রিচার্জ, পুরানে জলস্রোতো কে পুনর্জীবন আর বৃক্ষারোপণ কো নই গতি দি যা রহি হে। মুঝে বহুত খুশি হে কি গাঁও হো যা শহর, পঞ্চায়েতে হো যা সামাজিক সংস্থায়ে, হর জগহ লোগো নে বড় চড়কর ভাগিদারি কি হে।
শ্ৰীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীসকলে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে PV সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনায়। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সশস্ত্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাইক অফত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ অন্তৰ্গত পানক্ৰাবত অৱস্থিত এটা ক্ষুদ্ৰ উদ্যোগত আজি LPG চিলিণ্ডাৰ বিস্ফোৰণ হৈ 4 জন শ্ৰমিকৰ কৰুণভাৱে মৃত্যু হয়। এই দুৰ্ঘটনাত আন কেইবাজনৰো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিকসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি আৰক্ষীৰ এটা বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ গুৰি ধৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল। বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা। কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ মন কী বাতত সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন আৰু শিলচৰৰ এল পি জি চিলিণ্ডাৰ বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ চৰকাৰৰ 5,00,000 টকাৰ ক্ষতিপূৰণ ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন 6:45 শুনিবলৈ পাব।